ইয়োব 28 নিশ্চয় ৰূপৰ আকাৰ আছে, আৰু যি সোণ খপা যায় সেই সোণৰ ঠাইও আছে। লোহা মাটিৰ পৰা উলিওৱা হয় আৰু শিল গলাই তাম উলিওৱায়। মানুহে অন্ধকাৰ শেষ কৰে, নিচেই তলিলৈকে খান্দে, আন্ধাৰ আৰু মৃত্যু ছায়াৰ শিল বিচাৰি উলিয়ায়। সিহঁতে আকৰ খান্দি গৈ মানুহ থকা ঠাইৰ পৰা দূৰৈ হয়, আৰু ওপৰত ফুৰা লোকে সিহঁতৰ গম নাপায়। সিহঁতে মানুহৰ পৰা দূৰৈত ওলমি জুলি থাকে। সি পৃথিৱীৰ পৰা শস্য উৎপন্ন হয়, তাৰ তলভাগ জুইৰ দ্বাৰাই লণ্ডভণ্ড কৰাৰ নিচিনা। তাৰ শিলবোৰ নীলকান্ত বাখৰ থকা ঠাই, আৰু গুৰি সোণ তাত আছিল। সেই পদ হিংসক পক্ষীয়ে নাজানে, আৰু হেনৰ চকুৰেও তাক নেদেখে। গৰ্বী হিংসুক জন্তুবোৰে তাত খোজ দিয়া নাই, আৰু সিংহও সেইফালেদি যোৱা নাই। মানুহে অতি টান শিলত হাত দিয়ে, সি পৰ্বতবোৰ মূলে সৈতে লুটিয়াই পেলায়। সি শিলৰ মাজে মাজে নলা কাটে, আৰু তাৰ চকুৰে সকলোবিধৰ বহুমূল্য বস্তু দেখা পায়। সি জুৰিবোৰ পানী এটোপাও সৰকিব নোৱাৰাকৈ ভেটে, আৰু গুপুতে থকা বস্তু পোহৰলৈ উলিয়ায়। কিন্তু জ্ঞান ক'ত পোৱা যায়, আৰু সুবিবেচনাৰ ঠাই বা ক'ত? মনুষ্যই তাৰ মূল্য নাজানে, আৰু জীৱিতসকলৰ দেশত তাক পোৱা নাযায়। অগাধ জলে কয়, এইটি মুঠ নাই, আৰু সাগৰে কয়, মোৰ ইয়াতো নাই। শুদ্ধ সোণ দিওঁ তাক পোৱা নাযায়, আৰু তাৰ বেজ বুলি ৰূপকো জুখি দিব নোৱাৰি। উফিৰৰ সুবৰ্ণ আৰু বহুমূল্য বৈদুৰ্য, আৰু নীলকান্ত বাখৰো জোখত তাৰ সমান নহয়। সোণ আৰু আৰ্চি তাৰ তুল্য হ'ব নোৱাৰে, আৰু তাৰ সলনি শুদ্ধ সোণৰ অলংকাৰবোৰকো দিব নোৱাৰি। তাৰ আগত পোৱাল আৰু স্ফূৰ্তিকৰো নাম ল'ব নোৱাৰি। এনেকি পদ্মৰাগ বাখৰতকৈও জ্ঞানৰ মূল্য অধিক। কোচ দেখিও গুমেদক বাখৰেও তাৰ তুল্য নহয়, আৰু জোখত শুদ্ধ সোণো তাৰ সমান নহয়। তেন্তে জ্ঞান ক'ৰ পৰা আহে, আৰু সুবিবেচনাৰ ঠাই বা ক'ত? এইটো সকলো প্ৰাণীৰ চকুৰ পৰা গুপ্ত, আৰু আকাশৰ পক্ষীৰ পৰাও অদৃশ্য। বিনাশ আৰু মৃত্যুৱে কয়, আমি নিজ কাণে সেই বিষয়ে ঘুনুকঘানা কৈহে শুনিছো। তাৰ পথ ঈশ্বৰেহে জানে, আৰু তাৰ ঠাই তেওঁৰহে জনা আছে, কিয়নো তেওঁ পৃথিৱীৰ অন্তৰলৈকে দেখে, আৰু আকাশমণ্ডলৰ তলৰ আটাই ঠাইলৈকে তেওঁৰ চকু যায়। তেওঁ যেতিয়া বায়ুৰ গুৰুত্ব নিৰূপণ কৰিলে, যেতিয়া পৰিমাণ অনুসাৰে জলসমূহ জুখি জুখি দিলে, যেতিয়া তেওঁ বৃষ্টিৰ নিয়ম নিৰূপণ কৰিলে, আৰু মেঘ গৰ্জনৰ সৈতে ওলোৱা বিজুলীৰ পথ স্থিৰ কৰিলে, তেতিয়া তেওঁ জ্ঞানক দেখিলে আৰু প্ৰকাশ কৰিলে। তেওঁ তাক স্থাপন কৰিলে, আৰু তাৰ তদন্তও কৰিলে, আৰু তেওঁ মনুষ্যক ক'লে, চোৱা, প্ৰভুলৈ ভয় ৰখাই জ্ঞান, আৰু কুকৰ্ম ত্যাগ কৰাই সুবিবেচনা।